আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া মুকলি কৰিবলৈ লৈছো বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ভক্তি বচন। পাপে ভৰা পৃথিৱীলৈ আশাৰ বাতৰি কঢ়িয়াই অনা ঈশ্বৰৰ মহান প্ৰেমৰ বাণী ভক্তি বচন অনুষ্ঠানৰ আৰম্ভণিতেই শুনক বাইবেলৰ বাণী।
আমাৰ মহান পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰোঁ আমাৰ পৰম পবিত্ৰ পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আচলতে আমি যে জীয়াই আছো বিভিন্ন বিপদ বিঘিনি দুৰ্যোগ দুঃসময়ৰ এই পৃথিৱীত, এই জীৱনৰ প্ৰতিটো দিন প্ৰতিটো ক্ষণ ঈশ্বৰৰ মহান অনুগ্ৰহৰ দান। এই কথাবোৰ আপুনি কেতিয়াবা চিন্তা কৰি চাইছেনে? ঈশ্বৰে আমাক জীয়াই থাকিবলৈ দিছে যাতে আমি ঈশ্বৰক চিনি পাই ঈশ্বৰৰ আজ্ঞামতে চলি দিনে দিনে অধিক ভাল হ'ব পাৰোঁ আৰু আন মানুহৰ মংগলৰ বাবে কাম কৰি যাব পাৰোঁ। আমাৰ এই ভক্তিবচন অনুষ্ঠানো শ্ৰোতাসকলৰ মংগলৰ বাবেই। এই অনুষ্ঠান শুনি আপুনি বাৰু কিবা প্ৰকাৰে উপকৃত হৈছেনে? অনুগ্ৰহ কৰি আমালৈ চিঠি লিখি জনাবচোন। এখন পোষ্ট কাৰ্ডত দুখাৰিমান লিখি পঠিয়াবলৈ সময় উলিয়াবচোন। আমাৰ ঠিকনা ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100১। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100১। আমাৰ ৱেবছাইট www.radio882.com। প্ৰিয় শ্ৰোতা, আমি বহু বছৰ ধৰি এই অনুষ্ঠান যোগে বাইবেল অধ্যয়ন চলাই আহিছোঁ। আমি বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদি পুস্তকৰ পৰা আমাৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ। আমি বাইবেলখন এফালৰ পৰা অধ্যয়ন কৰি আহি আহি এতিয়া বাইবেলৰ একেবাৰে শেষৰখন পুস্তক পাইছোহি। শেষৰখন পুস্তক অৰ্থাৎ যোহনৰ প্ৰতি প্ৰকাশিত বাক্য বা চমুকৈ প্ৰকাশিত বাক্য নামৰ পুস্তকখন আমি আজি কিছুদিন ধৰি অধ্যয়ন চলাই আছোঁ। আপুনি বাৰু আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি আছেনে? আমি বাৰু যোৱা অনুষ্ঠানত কি আলোচনা কৰিছিলোঁ আপোনাৰ মনত আছেনে? আমি যোৱা অনুষ্ঠানত এই প্ৰকাশিত বাক্য পুস্তকখনৰ 3 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ। আমি 3 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আমি পাইছিলোঁ সাৰ্দিত থকা মণ্ডলীৰ প্ৰতি প্ৰভু যীশুখ্ৰীষ্টই কোৱা কথা। মুঠতে 7টা মণ্ডলীৰ প্ৰতি প্ৰভু যীশুৱে এই প্ৰকাশিত বাক্যত কথা কৈছে। সেই মণ্ডলীকেইটা সেই সময়ৰ স্থানীয় মণ্ডলী আছিল যদিও সেই মণ্ডলীকেইটাই মণ্ডলীৰ ইতিহাসৰ বেলেগ বেলেগ যুগৰ মণ্ডলীকো বুজায়। চাৰ্ডিত থকা মণ্ডলীয়ে প্ৰতিনিধিত্ব কৰে প্ৰতিষ্ঠান যুগৰ মণ্ডলীৰ। আমি পাইছিলো যে চাৰ্ডিত থকা মণ্ডলীৰ প্ৰতি প্ৰভু যীশুৱে বিশেষভাৱে সাৱধানবাণী শুনাইছে, তেওঁলোক যাতে বিশ্বাসত থিৰে থাকে আৰু প্ৰভু যীশুৰ আগমনৰ বাবে নিজকে সাজু কৰি ৰাখে, কাৰণ প্ৰভু যীশুৰ আগমন যিকোনো সময়তে হ'ব পাৰে। প্ৰিয় শ্ৰোতা, আহকচোন প্ৰাৰ্থনাৰে আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰোঁ। হওক, আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ দিওঁ কাৰণ তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ এটা সুযোগ দিলা। প্ৰাৰ্থনা কৰিছোঁ প্ৰভু, তোমাৰ বাক্য বুজিবলৈ আমাক সহায় কৰা। এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাৰ আগত তুমি নিজকে প্ৰকাশ কৰা। আমাৰ প্ৰতিজনৰ প্ৰয়োজন অনুসাৰে তুমি কথা কোৱা, যাতে আমি তোমাৰ মাত স্পষ্টভাৱে শুনিবলৈ পাওঁ। অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমি আমাৰ লগত থাকি এই অনুষ্ঠান তুমিয়েই পৰিচালনা কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা প্ৰিয় প্ৰভু যীশুৰ নামত আগবঢ়ালো। আমেন। প্ৰিয় শ্ৰোতা, আজি আমি 7 নম্বৰ পদৰ পৰা অধ্যয়ন আৰম্ভ কৰিম। ইয়াত আমি পাওঁ ফিলাডেলফিয়া মণ্ডলীৰ প্ৰতি প্ৰভু যীশুৱে কোৱা কথা। এই ফিলাডেলফিয়াৰ মণ্ডলীয়ে মণ্ডলীৰ ইতিহাসৰ শেষৰ ভাগৰ মণ্ডলীক বুজায়। প্ৰায় 19 শতিকাৰ আৰম্ভণিৰ পৰা এই পৃথিৱীৰ পৰা খ্ৰীষ্টই মণ্ডলীক উঠাই লৈ নোযোৱা পৰ্যন্ত সেই সময়ছোৱাৰ মণ্ডলীক, এই মণ্ডলীক, এই বিশেষ সময়ছোৱাৰ মণ্ডলীক পুনৰ জাগৰিত মণ্ডলী বুলি ক'ব পাৰি। এই মণ্ডলীয়ে ঈশ্বৰৰ বাক্যক গুৰুত্ব দি ঈশ্বৰৰ বাক্যলৈ ঘূৰিছে। আজি এই কথা আমি দেখি আছো। পৃথিৱীৰ সকলো ধৰণৰ খ্ৰীষ্টীয় মণ্ডলীতেই অনেক লোকে ঈশ্বৰৰ বাক্য গুৰুত্ব সহকাৰে ল'বলৈ শিকিছে। বিভিন্ন ঠাইৰ পৰা পোৱা চিঠি পত্ৰ আদিৰ পৰা আমি এই কথা সহজেই বুজি পাওঁ যে আজি বহুতো মানুহে ঈশ্বৰৰ বাক্য শুনিবলৈ, বুজিবলৈ আগ্ৰহী হৈ আছে, ঈশ্বৰৰ বাক্যৰ প্ৰতি ভোকত আছে। খ্ৰীষ্টীয় মণ্ডলীৰ এই বিশেষ সময়খিনিক প্ৰতিনিধিত্ব কৰে ফিলাডেলফিয়াৰ মণ্ডলীয়ে। সেই সময়ৰ ফিলাডেলফিয়া আজি তুৰস্ক দেশৰ এখন চহকী চহৰ। এইখন সমুদ্ৰ তীৰৰ পৰা প্ৰায় 125-150 মাইলমান ভিতৰত ভূভাগত অৱস্থিত এখন সুন্দৰ উপত্যকাত। এই উপত্যকাটো অৱশ্যে যথেষ্ট বহল উত্তৰা দক্ষিণা। নগৰখন আছিল 4-5খন পাহাৰৰ ওপৰত অৱস্থিত, অতি ধুনীয়া ঠাই। আজি অৱশ্যে এইখন বিয়পি গৈছে। ফিলাডেলফিয়া ভূমিকম্পৰ প্ৰৱণতা থকা ঠাইত অৱস্থিত। এই ভূমিকম্পৰ কাৰণেই বহুতো লোক সেই ঠাইৰ পৰা আঁতৰি গৈছিল। অৱশ্যে যুদ্ধ বিগ্ৰহ আদি চলি থকা কাৰণেও সেই ঠাই এৰি মানুহবোৰ আন আন ঠাইলৈ গৈছিল। টাইমুৰ লংগ আৰু পূব দিশৰ পৰা অহা আন কিছুমান আক্ৰমণকাৰীয়ে এই চহৰত অৱশিষ্ট থকা মানুহ বধ কৰি খাস্তাং কৰি পেলাইছিল। গতিকে সেই সময়ৰ মানুহৰ কোনো সতি সন্ততি আজি সেই ঠাইত বাস নকৰে, কিন্তু সেই ঠাইত আজিও মানুহ বাস কৰে আৰু তেতিয়াৰ পৰাই সদায় বিভিন্ন মানুহ সেই চহৰত বাস কৰি আহিছে। এই চহৰখন গ্ৰীকসকলৰ অধীনত থকা আন চহৰৰ নিচিনাই আছিল। এই চহৰখন বুজাবলৈ গ্ৰীকসকলে ব্যৱহাৰ কৰা শব্দটোৰ আচল অৰ্থ আছিল বৰ্বৰ। আচলতে সেইকালত গ্ৰীকসকলে আন জাতিৰ লোকসকলক বুজাবলৈ বৰ্বৰ শব্দটোৱেই ব্যৱহাৰ কৰিছিল। প্ৰথমতে যদিও ইয়াত লুডিয়া ভাষা চলিছিল, কিন্তু পাচনিসকলৰ দিনত ইয়াত গ্ৰীক ভাষাহে চলিছিল আৰু এই ঠাই আছিল গ্ৰীক উপনিৱেশ। এই ঠাইখনক ক্ষুদ্ৰ এথেন্স বুলি কোৱা হৈছিল, কাৰণ এই ঠাইখন এছিয়া মাইনৰৰ ঠাই হলেও গ্ৰীকসকলৰ ঠাই যেন হৈ পৰিছিল। এই ঠাইখন আচলতে দুৰ্গ নগৰ আছিল আৰু ইফিছ, স্মৰ্ণা, পৰগাম আদি ডাঙৰ নগৰকেইখন আক্ৰমণ কৰিবলৈ অহা শত্ৰুক বাধা দিবৰ কাৰণেই সাধাৰণতে এই নগৰখন ব্যৱহাৰ কৰা হৈছিল। ফিলাডেলফিয়া চহৰখন যি ঠাইত অৱস্থিত তাৰ মাটিবোৰ বালিচহীয়া আৰু যথেষ্ট ভূমিস্খলন তাত হয়, কিন্তু সেই ঠাইৰ মাটি যথেষ্ট সাৰুৱা। সকলোপিনে ধুনীয়া ধুনীয়া গছ গছনি, ফল ফুল গজি বিতুপন পৰিৱেশৰ সৃষ্টি কৰে। এই ঠাইখন ঘাইকৈ বিখ্যাত আছিল ইয়াত উৎপন্ন হোৱা সুস্বাদু দ্ৰাক্ষাৰসৰ কাৰণে। চাৰিওপিনে সুন্দৰ সুন্দৰ আঙুৰৰ বাগান আছিল আৰু দ্ৰাক্ষাৰসৰ দেৱতা বেকাছৰ ছবি সেই কালৰ মুদ্ৰাত খোদিত কৰা আছিল। এই চহৰখনৰ নামটো কিন্তু বাইবেলৰ পৰা লোৱা নাম নাছিল। আচলতে পৰগামৰ ৰজা ইউমেনেছৰ প্ৰতি ককায়েক দ্বিতীয় এটলছৰ যি প্ৰেম, তাৰ পৰাই এই চহৰখনৰ নাম ফিলাডেলফিয়া হৈছিল। ফিলাডেলফিয়া মানে ভ্ৰাতৃপ্ৰেমৰ চহৰ। 1700 চনত এটা প্ৰবল ভূমিকম্পই এই চহৰ আৰু লগতে চাৰ্ডি আৰু লুডিয়া ৰাজ্যৰ আন বহুতো চহৰ ধ্বংস কৰি পেলাইছিল। সেই সময়ৰ সম্ৰাট টিবেৰিয়াছে বহু ধন খৰচ কৰি ঠাইবোৰ আকৌ নিৰ্মাণ কৰিছিল। প্ৰভু যীশুৱে এই ফিলাডেলফিয়াত থকা মণ্ডলীৰ প্ৰতি যিখিনি কথা কৈছে তাত সমালোচনামূলক একো কথা কোৱা নাই। স্মৰণা মণ্ডলীৰ প্ৰতিও প্ৰভু যীশুৱে একো সমালোচনামূলক কথা কোৱা নাছিল। কিয় বাৰু? কাৰণ ফিলাডেলফিয়া মণ্ডলীৰ লোকসকলে ঈশ্বৰৰ বাক্যক গুৰুত্ব দিছিল, ঈশ্বৰৰ বাক্যলৈ তেওঁলোক ঘূৰিছিল। আৰু এই কথা বিশেষভাৱে মন কৰিব লাগে যে এই স্মৰণা আৰু ফিলাডেলফিয়াৰ বিৰুদ্ধে প্ৰভু যীশুৰ ক'বলগীয়া একো নাছিল, আৰু এই দুখন ঠাই আজিও আছে, লুপ্ত হৈ যোৱা নাই। সেই ঠাই দুখনৰ মণ্ডলী এতিয়া নাই, কিন্তু ঠাই দুখনত এতিয়াও মানুহ বাস কৰে। ফিলাডেলফিয়াত 12 বা 13 শতিকা পৰ্যন্ত খ্ৰীষ্টীয় বিশ্বাসী লোক আছিল। অৱশ্যে এতিয়াও তাত কিছুসংখ্যক বিশ্বাসী লোক থাকিব পাৰে। সেই অঞ্চলত তুৰ্কী লোকসকলে সকলোবোৰ খ্ৰীষ্টীয় বিশ্বাসী নিঃশেষ কৰিছিল আৰু খ্ৰীষ্টীয় বিশ্বাসৰ স্মৃতিচিহ্নবোৰ একেবাৰে নিৰ্মূল কৰিব বিচাৰিছিল। কিন্তু তথাপি দুই এটা সৰু সুৰা স্মৃতিচিহ্ন এতিয়াও আছে। এই ফিলাডেলফিয়াত ধৰ্মযুদ্ধৰ সময়ত খ্ৰীষ্টিয়ান আৰু চেৰাচেনবোৰৰ মাজত যুদ্ধ হৈছিল। 1922 চনত ইয়াতে গ্ৰীক আৰু তুৰ্কীবিলাকৰ মাজত যুদ্ধ হৈছিল। সেই ঠাইত এতিয়াও কিছুমান খ্ৰীষ্টীয় বিশ্বাসী থাকিব পাৰে, কিন্তু তেওঁলোকে চিনাকি নিদিয়ে। ফিলাডেলফিয়াৰ খ্ৰীষ্টীয় মণ্ডলী 13 শতিকা পৰ্যন্ত সক্ৰিয় হৈ আছিল। এই ঠাইখন অতি গুৰুত্বপূৰ্ণ ঠাই আছিল আৰু মণ্ডলীটো আছিল শুভবাৰ্তা প্ৰচাৰত ব্যস্ত থকা মণ্ডলী। এই মণ্ডলী আছিল ঈশ্বৰৰ বাক্য বিশ্বাস কৰা, ঈশ্বৰৰ বাক্য মানি চলা মণ্ডলী। এই মণ্ডলীয়ে যি অৱস্থা প্ৰকাশ কৰে সেই অৱস্থা আমি খ্ৰীষ্টীয় মণ্ডলীত যোৱা 100 বছৰমান ধৰি দেখি আছো। এই খ্ৰীষ্টীয় সমাজত বাইবেলৰ কথাত গুৰুত্ব দিয়া লোক বাঢ়িব ধৰিছে। আজি বিভিন্ন প্ৰকাৰে ঈশ্বৰৰ বাক্য আলোচনা হৈ আছে। আমাৰ এই ৰেডিঅ' অনুষ্ঠান তেনেকুৱা বাইবেল অধ্যয়নৰেই অনুষ্ঠান। বিভিন্ন ঠাইৰ বিভিন্ন লোকে আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনে আৰু তাৰ পৰা এই কথা প্ৰমাণ হয় যে বাইবেলৰ প্ৰতি মানুহৰ আগ্ৰহ কমা নাই, বাঢ়িহে আছে। বাৰু, এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ। প্ৰকাশিত বাক্য 3:7 পৰা আমি পাঠ কৰিম। আপোনাৰ লগত যদি বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব, আৰু লগত যদি বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। পাঠ কৰি দিম 3:7 ইয়াত এনেদৰে লিখা আছে, আৰু ফিলাডেলফিয়াত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখা, যিজনা পবিত্ৰ আৰু সত্য, যিজনাৰ ডায়ুদৰ চাবি আছে, যিজনাই মেলিলে কোনেও বন্ধ নকৰিব আৰু বন্ধ কৰিলে কোনেও নেমেলিব, তেওঁ এই কথা কয়, তোমাৰ কৰ্ম মই জানো। ফিলাডেলফিয়াত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখা। মণ্ডলীৰ দূত মানে আমি মণ্ডলীৰ পালক বা আগশাৰীৰ নেতা বুলি বুজো। প্ৰভু যীশুৱে মণ্ডলীকেইটালৈ লিখোঁতে এইবুলিয়েই সম্বোধন কৰি লিখা আমি দেখি আহিছো, যিজনা পবিত্ৰ আৰু সত্য, যিজনাৰ দায়ুদৰ চাবি আছে, যিজনাই মেলিলে কোনেও বন্ধ নকৰিব আৰু বন্ধ কৰিলে কোনেও নেমেলিব, তেওঁ এই কথা কয়। প্ৰভু যীশুৱে মণ্ডলীবোৰৰ প্ৰতি দিয়া প্ৰতিটো বাৰ্তাত তেওঁৰ নিজৰ যিটো ৰূপ অৰ্থাৎ গৌৰৱান্বিত খ্ৰীষ্ট, আমাৰ মহাপুৰোহিত খ্ৰীষ্টৰ যি ৰূপ, তাৰ পৰা কিবা নহয় কিবা এটা ৰূপ দাঙি ধৰিছে। প্ৰথম অধ্যায়ত তেওঁ যে মহাপুৰোহিত সেই কথাটো উল্লেখ কৰিছে। ইয়াত আকৌ তেওঁ সোঁৱৰাই দিছে তেওঁ যে পবিত্ৰ সেই কথা। তেওঁৰ জন্মৰ সময়ত পবিত্ৰ আছিল, তেওঁৰ ক্ৰুচীয় মৃত্যুৰ সময়তো আছিল পবিত্ৰ, আৰু আজি মহাপুৰোহিত হিচাপে পৰিচৰ্যা কৰি থকা অৱস্থাতো তেওঁ পবিত্ৰ। তেওঁৰ জন্মৰ সময়ত মৰিয়মৰ আগত দেখা দি স্বৰ্গদূতে এইবুলি ঘোষণা কৰিছিল। তাতে দূতে উত্তৰ দি তেওঁক ক'লে, পবিত্ৰ আত্মা তোমাৰ ওপৰলৈ আহিব আৰু সৰ্বোপৰি ঈশ্বৰৰ শক্তিয়ে তোমাক ছাঁ দি ধৰিব। লোকে লিখা শুভবাৰ্তা প্ৰথম অধ্যায় 35 পদ। তেওঁৰ মৃত্যুতো তেওঁ আছিল পবিত্ৰ। আমি পাঠ কৰি দিছো পাচনি কৰ্ম 2:27 পদ, কিয়নো তুমি পৰলোকত মোৰ আত্মা ত্যাগ নকৰিবা আৰু তোমাৰ পবিত্ৰজনক ক্ষয় পাবলৈ নিদিবা। তেওঁৰ মৃত্যুটো পবিত্ৰ আৰু মৃত্যুক জয় কৰি পুনৰুত্থিত হোৱা সময়তো পবিত্ৰ। কি সুন্দৰ, কি মনোমোহা, কি চিত্তাকৰ্ষক কথা! আজি তেওঁ প্ৰধান পুৰোহিত ৰূপে কাম কৰি থাকোঁতেও পবিত্ৰ। বাইবেলত এনেদৰে লিখা আছে, কিয়নো পবিত্ৰ, অকুটিল, নিৰ্মল, পাপীবিলাকৰ পৰা পৃথক কৰা আৰু স্বৰ্গতকৈও ওপৰ হোৱা এনে মহাপুৰোহিত আমালৈ উপযুক্ত আছিল। ইব্ৰী 7:26। তেওঁ সত্য। জোহনে লিখা শুভবাৰ্তা 14:6 প্ৰভু যীশুৱে এনেদৰে কৈছে, ময়েই বাট, সত্য আৰু জীৱনো। সত্য মানে নিৰ্ভুল, সিদ্ধ, শুদ্ধ, সম্পূৰ্ণ। মুছিয়ে ইছৰাইলৰ লোকসকলক স্বৰ্গৰ পৰা নামি অহা আহাৰ খুৱাইছিল, কিন্তু প্ৰকৃত আহাৰ প্ৰভু যীশু নিজেই। এই বিষয়ে প্ৰভু যীশুৱে কোৱা কথা আমি পঢ়ি দিছো। তাতে যীশুৱে তেওঁবিলাকক ক'লে, মই তোমালোকক অতি স্বৰূপকৈ কওঁ, তোমালোকক স্বৰ্গৰ পৰা আহাৰ দিয়া জনা মুচি নহয়, কিন্তু স্বৰ্গৰ পৰা স্বৰূপ আহাৰ মোৰ পিতৃয়েহে তোমালোকক দিয়ে। কিয়নো যি আহাৰে স্বৰ্গৰ পৰা নামি জগতকে জীৱন দিয়ে, সেয়েই ঐশ্বৰিক আহাৰ। তাতে তেওঁবিলাকে তেওঁক ক'লে, হে প্ৰভু, সেই আহাৰ আমাক সদায় দিয়ক। যীশুৱে তেওঁবিলাকক ক'লে, জীৱন দিওঁতা আহাৰ ময়েই। যিজন মোৰ ওচৰলৈ আহে তেওঁৰ কোনোমতেও ভোক নালাগিব, আৰু যিজনে মোত বিশ্বাস কৰে তেওঁৰ কেতিয়াও পিয়াহ নালাগিব। জোহনে লিখা শুভবাৰ্তা 6:32-35। যিজনাৰ দায়ুদৰ চাবি আছে, এই চাবি নৰক আৰু মৃত্যুৰ চাবিতকৈ বেলেগ, যি কথা আমি প্ৰকাশিত বাক্য 1:18 পাইছিলোঁ। ইয়াত দায়ুদৰ চাবি মানে প্ৰভু যীশু যে দায়ুদৰ বংশত জন্মা অৰ্থাৎ ৰাজবংশত জন্মা লোক হিচাপে এই বিশ্বব্ৰহ্মাণ্ডৰ শাসনকৰ্তা হোৱাৰ তেওঁৰ ৰাজকীয় অধিকাৰ আছে, সেই কথাটোহে প্ৰকাশ পাইছে। প্ৰভু যীশু মানৱ ৰূপে জন্মৰ আগে আগে স্বৰ্গদূতে এনেদৰে ঘোষণা কৰিছিল, তেওঁ মহান হ'ব আৰু সৰ্বোপৰি জনাৰ পুত্ৰ বুলি প্ৰখ্যাত হ'ব, আৰু প্ৰভু পৰমেশ্বৰে তেওঁৰ পিতৃ দায়ুদৰ সিংহাসন তেওঁক দিব, আৰু যাকোবৰ বংশৰ ওপৰত তেওঁ সৰ্বদাই ৰাজত্ব কৰিব, তেওঁৰ ৰাজ্যৰ অন্ত কেতিয়াও নহ'ব। লোকে লিখা শুভবাৰ্তা 1:32-33। এই পৃথিৱীত তেওঁ 1000 বছৰীয়া শাসন চলোৱাৰ সময়ত তেওঁ দায়ুদৰ সিংহাসনত অধিষ্ঠিত হ'ব, কিন্তু আজি তেওঁ স্বৰ্গত পিতৃ ঈশ্বৰৰ সিংহাসনৰ সোঁহাতে বহি আছে সাৰ্বভৌম ৰজা হিচাপে। কিন্তু এদিন শত্ৰুবোৰক তেওঁৰ ভৰি পীড়া কৰা হ'ব, তেওঁ সেই দিনটোৰ অপেক্ষাত আছে। যিজনাই মেলিলে কোনেও বন্ধ নকৰিব আৰু বন্ধ কৰিলে কোনেও নেমেলিব। প্ৰভু যীশুৱেই আজি বন্ধও কৰিব পৰা মুকলিও কৰিব পৰা ক্ষমতা হাতত ৰাখিছে। এইটো আমাৰ বাবে অতি আশ্বাসপূৰ্ণ কথা। মই তোমাৰ কৰ্ম জানো। ফিলাডেলফিয়া মণ্ডলীয়ে অতি নিষ্ঠাৰে ঈশ্বৰৰ বাক্য মানি আহিছিল। ফিলাডেলফিয়া মণ্ডলীয়ে আজি যি মণ্ডলীক বুজায় সেই মণ্ডলীক আমি কোনো বিশেষ সম্প্ৰদায় বা গোটৰ মণ্ডলী বুলি ক'ব নোৱাৰোঁ। আচলতে পৃথিৱীৰ সকলো পিনে থকা সকলোবোৰ মণ্ডলীৰ সেই নিষ্ঠাবান লোকৰ সমষ্টিয়েই এই মণ্ডলী, যিসকল লোকে এতিয়াও ঈশ্বৰৰ বাক্যৰ প্ৰতি সম্পূৰ্ণ বাধ্য হৈ আছে, ঈশ্বৰৰ বাক্যক সদায় প্ৰাপ্য সন্মান দি আহিছে। সেই সকলোবোৰ খ্ৰীষ্টীয় বিশ্বাসীৰ সমষ্টিয়েই সেই মণ্ডলী, যি মণ্ডলীক প্ৰতিনিধিত্ব কৰে এই ফিলাডেলফিয়া মণ্ডলীয়ে। প্ৰভু যীশুৱে ফিলাডেলফিয়া মণ্ডলীক সাতটা বিষয়ত প্ৰশংসা কৰিছে। আমি এটা এটাকৈ উল্লেখ কৰিম। প্ৰথমতে হৈছে, মই তোমাৰ কৰ্ম জানো। প্ৰভু যীশুৱে ফল বিচাৰি আছে। খ্ৰীষ্টীয় বিশ্বাসীৰ জীৱনত কৰ্ম প্ৰকাশ পাই উঠাটো তেওঁ বিচাৰে। কিন্তু আমি মনত ৰখা উচিত যে আমি কৰ্মৰ যোগেদি নহয়, প্ৰভু যীশুত বিশ্বাস স্থাপন কৰি পিতৃ ঈশ্বৰৰ অনুগ্ৰহতহে পাপৰ পৰা ক্ষমা লাভ কৰি পৰিত্ৰাণ পাওঁ। বাইবেলত এনেদৰে লিখা আছে, কিয়নো অনুগ্ৰহেৰেহে বিশ্বাসৰ দ্বাৰাই তোমালোকে পৰিত্ৰাণ পালা, আৰু সেয়ে তোমালোকৰ পৰা নহয়, ঈশ্বৰৰহে দান। কোনেও যেন শ্লাঘা কৰিব নোৱাৰে, এই নিমিত্তে সেয়ে কৰ্মৰ পৰাও নহয়। কিয়নো আমি তেওঁৰ কাৰিকৰী, আৰু যি সৎকৰ্মত আমি চলিবলৈ ঈশ্বৰে আগেয়ে পথস্বৰূপে প্ৰস্তুত কৰিলে, সেই সৎকৰ্মৰ কাৰণে আমি খ্ৰীষ্ট যীশুত সৃষ্ট হলো। ইফিচিয়া 2:8-10। প্ৰিয় শ্ৰোতা, আপুনি যদি খ্ৰীষ্টীয় বিশ্বাসী হয় তেন্তে সেই বিশ্বাসৰ ফলস্বৰূপে আপোনাৰ জীৱনত কৰ্ম প্ৰকাশ পাবই। এই বিষয়ে বাইবেলত অতি স্পষ্টভাৱে আমাক কোৱা হৈছে, কিন্তু কোনোৱে ক'ব তোমাৰ বিশ্বাস আছে আৰু মোৰ কৰ্ম আছে, বাৰু তেন্তে বিনা কৰ্মেৰে তোমাৰ বিশ্বাস মোক দেখুওৱা আৰু মই মোৰ কৰ্মৰ দ্বাৰাই তোমাক বিশ্বাস দেখুৱাম। যাকোব 2:18। কৰ্ম মানে অৱশ্যে বিধান পালনৰ কথা বুজোৱা হোৱা নাই, কিন্তু বিশ্বাসৰ কৰ্মৰ কথাহে ইয়াত কোৱা হৈছে। এতিয়া 8 পদটো পঢ়ি দিছো। চোৱা, যি দুৱাৰ কোনেও বন্ধ কৰিব নোৱাৰে, এনে এখন মেলা দুৱাৰ তোমাৰ সন্মুখত দিলো যে তোমাৰ অলপ শক্তি আছে আৰু মোৰ বাক্য পালন কৰি মোৰ নাম অস্বীকাৰ নকৰিলা। চোৱা, যি দুৱাৰ কোনেও বন্ধ কৰিব নোৱাৰে, এনে এখন মেলা দুৱাৰ তোমাৰ সন্মুখত দিলো। এই দুৱাৰ মানে প্ৰভুৰ আনন্দ অথবা শাস্ত্ৰজ্ঞানৰ দুৱাৰ হ'ব পাৰে। আমি ভাবোঁ ইয়াত শাস্ত্ৰজ্ঞানৰ দুৱাৰৰ কথাকে বুজোৱা হৈছে। প্ৰভু যীশুৱে দুৱাৰ মুকলি কৰি দিলে কোনেও বন্ধ কৰিব নোৱাৰে, কিন্তু শাস্ত্ৰজ্ঞানৰ দুৱাৰ মুকলি কৰি দিয়াৰ লগে লগে খ্ৰীষ্টীয় বিশ্বাসৰ সাক্ষ্য দিয়াৰ কথাটো আহি পৰে, কাৰণ দুয়োটা একেলগে যায়। তৃতীয়তে, তোমাৰ অলপ শক্তি আছে। সেই ফিলাডেলফিয়াৰ মণ্ডলীৰ লোকসকল সংখ্যাত কম আছিল, হয়তো চকুত লগা ঘৰ বা প্ৰচুৰ ধন সম্পত্তি নাছিল, কিন্তু সেইটো গুৰুত্বপূৰ্ণ কথা নহয়। প্ৰকৃত অৰ্থত ঈশ্বৰৰ বাক্য ঘোষণা কৰা হৈ আছেনে নাই, সেইটোহে প্ৰয়োজনীয় কথা। চতুৰ্থতে, মোৰ বাক্য পালন কৰি। তেওঁলোকে খ্ৰীষ্টৰ বাক্য বিশ্বাসো কৰিছিল আৰু পালনো কৰিছিল। পঞ্চমতে, মোৰ নাম অস্বীকাৰ নকৰিলা। বহুতো লোকে খ্ৰীষ্টক অস্বীকাৰ কৰে, খ্ৰীষ্টক ঈশ্বৰ বুলি মানিব নোখোজে, কিন্তু তাৰ মাজতো অনেক লোকেই প্ৰভু যীশুখ্ৰীষ্টক বিশ্বাস কৰি তেওঁকেই ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি তেওঁৰ হকে সাক্ষ্য দি আহিছে। আনকি আজিও অনেকে তেওঁৰ নামৰ হকে মৃত্যু পৰ্যন্ত বৰণ কৰিবলৈ সাজু হৈ থাকে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু প্ৰভু যীশুক কোন বুলি মানে? তেওঁ যে ঈশপুত্ৰ, স্বয়ং ঈশ্বৰ, তেওঁ যে ক্ৰুচত তেওঁৰ তেজ বোৱাই আমাৰ সকলোৰে পাপৰ প্ৰায়চিত্ত কৰিলে আৰু তৃতীয় দিনা কবৰৰ পৰা পুনৰ জি উঠিল আৰু সোঁশৰীৰে স্বৰ্গলৈ গৈ এতিয়া আমাৰ হকে নিবেদন কৰি আছে, সেই কথা আপুনি বাৰু বিশ্বাস কৰেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ। Lord, come.